Ora, pokaż do mnie. বাতৰি পঢ়িছো দীক্ষিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল চৰাইদেউ নাগাম ক্ষেত্ৰত সমষ্টিৰ আমদানি সামৰ্থ্য শক্তিকৰণ কৰাৰ চলাৰ উদ্দেশ্যে নগৰ বান্দৰ সংহতা কৃষি ৰপ্তানি সুবিধা প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানলৈ অহাৰ পৰিপ্ৰেক্ষিতত আজি মুম্বাইবাসীৰ দৈনন্দিন জীৱন যাত্ৰা পুনৰ স্বাভাৱিক হৈ পৰিছে আৰু তেওঁক 2024 আজি চলাৰ পাৰত সম্পূৰ্ণ অনুষ্ঠানৰ জৰিয়তে হ'ব। তেওঁলোকৰ আজি চৰাইদেউ মৈদাম ক্ষেত্ৰত সাংস্কৃতিক শিতানক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে। এই শিতানক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত চৰাইদেউ মৈদামে স্বীকৃতি লাভ কৰিছে। আনহাতে ভাৰতৰ ভিতৰত এয়া হৈছে 43খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ। চৰাইদেউ মৈদামক অসমৰ পৌৰাণিক বুলিও অভিহিত কৰা হয়। মৈদামবিলাকত আহোম ৰজা তথা ৰাজ পৰিয়ালৰ লোকক সমাৱিষ্ট কৰা হৈছিল। উল্লেখযোগ্য যে চৰাইদেউকে ধৰি অসমৰ পূৰ্বে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা আন দুখন ক্ষেত্ৰ হৈছে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান। এই বিষয়ে আমাৰ অধিক তথ্য জনাব আমাৰ চৰাইদেউ সংবাদদাতা নবীন কোঁৱৰে।
চৰাইদেউ মৈদাম ক্ষেত্ৰ লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। অসমবাসীৰ বাবে আজি এক ঐতিহাসিক দিন। চৰাইদেউ মৈদাম ক্ষেত্ৰই আজি লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। আজি এই ভাল খবৰ লাভ কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে অসমবাসী। আটাইবিলাক সকলোৱে ঘূৰি লগৰে আনন্দ উৎসৱ উদযাপন কৰে অসমবাসী ৰাইজে। এই ভাল খবৰ লাভ কৰাৰ পিছতে চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হৈছে বিভিন্ন দল সংগঠনৰ বিষয়ে উলিওৱাৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন। প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হোৱা ইউনেস্কোৰ 43খন অধিৱেশনৰ আজিৰ দিনটোত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। ভাৰতকে ধৰি বিশ্বৰ 195খন দেশে অংশগ্ৰহণ কৰিছে এই অধিৱেশনত। আহোম ৰজা আৰু ৰাজ পৰিয়ালৰ লোকসকলৰ সমাধি ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাৰ পিছতে 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসে অন্যতম একমাত্ৰ লাভ কৰিব। এতিয়াৰ পৰা বিশ্ব পৰ্যটন মানচিত্ৰত জীৱিত থাকিব চৰাইদেউ মৈদাম ক্ষেত্ৰ।
দেশৰ কৃষি ৰপ্তানি আৰু আমদানি সামৰ্থ শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে জৱাহৰলাল নেহৰু বন্দৰত ভাৰতৰ প্ৰথমটো সংহত কৃষি ৰপ্তানিৰ সুবিধা প্ৰদান কৰা হ'ব। বন্দৰ জাহাজকাৰী জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 284 কোটি টকাৰো অধিক মূল্যৰ ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব পদ্ধতিত ৰপ্তানি আমদানিসহ ঘৰুৱা কৃষি সামগ্ৰীৰ ভিত্তিত প্ৰক্ৰিয়াকৰণ আৰু সংৰক্ষণ সুবিধাৰ উন্নয়নৰ প্ৰকল্পত অনুমোদন জনাইছে। সোণোৱালে কৈছে যে এই সংহত কৃষি সুবিধাৰ উন্নয়নে কৃষি সামগ্ৰীক সুশৃংখলিত কৰিব, অপচয় হ্ৰাস কৰিব আৰু কৃষিজাত সামগ্ৰীৰ উন্নত মূল্য প্ৰদান কৰিব। তেওঁ আৰু কয় যে দেশৰ কৃষক তথা কৃষি ক্ষেত্ৰ সবলীকৰণ তথা উন্নীত কৰাৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ। এই সুবিধাৰ জৰিয়তে মছলা, পিয়াজ, ঘেঁহু আদি সামগ্ৰী ৰপ্তানি কৰিব পৰা যায়। কাৰ্গিল বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সশস্ত্ৰ বাহিনীক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অসাধাৰণ শৌৰ্য স্বীকাৰ কৰে। 1999 চনত কাৰ্গিলৰ শিখৰত ভাৰত মাতৃক ৰক্ষা কৰাৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰা বীৰ জোৱানসকলৰ প্ৰতি তেওঁ সন্মান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 25খন কাৰ্গিল বিজয় দিৱস উপলক্ষে কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব। শ্ৰীমোদীয়ে দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা শ্বহীদ জোৱানসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে ইয়াক দেশৰ ৰক্ষকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে লগতে কয় যে আজি শৃংখলা সুৰংগ প্ৰকল্পৰ কাম আৰম্ভ হ'ব। তেওঁ ভাৰ্চুৱেল পদ্ধতিৰে এই প্ৰকল্পৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব। এই সুৰংগটোৱে বিশেষকৈ বেয়া বতৰত নেহৰুৰ যোগাযোগ সহজসাধ্য কৰিব আৰু সেয়েহে এই সুড়ঙ্গটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। 4.1 কিলোমিটাৰ দৈৰ্ঘ্য এই সুড়ঙ্গটো নিমু পাদুং দাৰ্চাপত চোৱা প্ৰায় 15,800 ফুট উচ্চতা নিৰ্মাণ কৰা হ'ব আৰু এই সুড়ঙ্গটোৰ জৰিয়তে যিকোনো বতৰতে লেহলৈ সহজ খাদ্য যাত্ৰা কৰিব পৰা যাব। সম্পূৰ্ণ হোৱাৰ পাছত এই সুড়ঙ্গটো পৃথিৱীৰ উচ্চতম সুড়ংগ হিচাপে পৰিগণিত হ'ব। সম্পূৰ্ণ সুড়ংগটোৱে সামৰিক বাহিনীৰ সামগ্ৰী সুগম সৰবৰাহৰ উপৰি লাডাখত অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন ত্বৰান্বিত কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও কাৰ্গিল বিজয় দিৱস উপলক্ষে শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কাৰ্গিল বিজয় দিৱস উপলক্ষে গৃহমন্ত্ৰী অমিত শ্বাহে সেনাবাহিনীৰ বীৰ জোৱানসকলৰ বীৰত্ব স্মৰণ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীশ্বাহে বিমানৰ দুৰ্গম পাহাৰত চূড়ান্ত সৌৰ্য প্ৰদৰ্শন কৰা আৰু শত্ৰু সেনাক পিছ হুমুক দিবলৈ বাধ্য কৰা জোৱানসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে জোৱানসকলে কাৰ্গিলত পুনৰবাৰ তিৰংগা উত্তোলন কৰি দেশক গৌৰৱান্বিত কৰিছে। শ্ৰীশ্বাহে বীৰ জোৱানসকলৰ সাহসক প্ৰমাণ জনাই কয় যে কৃতজ্ঞ ৰাষ্ট্ৰই তেওঁলোকৰ ত্যাগ কেতিয়াও পাহৰিব নোৱাৰে। ধাৰাষাৰ বৰষুণৰ পাছত মুম্বাইত বতৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত আজি মুম্বাইবাসীয়ে সকাহ লাভ কৰিছে। মহানগৰীৰ দৈনন্দিন জীৱন যাত্ৰা পুনৰ স্বাভাৱিক হৈ পৰিছে। সেয়েহে মহানগৰৰ পৌৰ নিগম এলেকাৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ আগৰদৰে খোলা আছে। মুম্বাই পৌৰ নিগম কৰ্তৃপক্ষই অভিভাৱকসকলক শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ হোৱা সংক্ৰান্তীয় কোনোধৰণৰ উৰা বাতৰি ফোন নাযাবলৈ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগত থাকিবলৈ আহান জনাইছে। ইফালে মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত বৰষুণ অব্যাহত আছে। পুনে, ৰত্নগিৰি, গাছিৰলি, চন্দ্ৰপুৰ আৰু লাটাৰকে ধৰি বৰষুণৰ ফলত বিভিন্ন অঞ্চলত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। পুনে আৰু কাষৰীয়া ঠাইসমূহ মুখৰজাৰ বৰষুণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ৰাষ্ট্ৰীয় ঘাই পথত যাতায়াতৰ সমস্যাৰ সৃষ্টি হৈছে। চাতাৰা কন্যা বান্ধ অঞ্চলত ধাৰাবাহিকভাৱে বৰষুণ হৈ আছে। জিলা আয়ুক্ত মহাবালেশ্বৰে সকলো পৰ্যটন স্থান বন্ধৰ নিৰ্দেশ দিছে। ৱাৰা আৰু কন্যা নদীৰ পানী চাঙলা অঞ্চলৰ কৃষিভূমি সোমোৱাৰ ফলত দৈনন্দিন জীৱন যাত্ৰাত ব্যাঘাত জন্মিছে। 2024 বৰ্ষৰ পেৰিছ অলিম্পিক ক্ৰীড়া সমাৰোহৰ আজি আৰম্ভ হ'ব। পেৰিছৰ চেইনৰ পাৰত ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত এই ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। ইতিহাসত প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প্ৰায় 10,500 গৰাকী খেলুৱৈ 100খন নাৱেৰে পেৰিছৰ দৰ্শনীয় স্থলসমূহৰ ওচৰেৰে লৈ যোৱা হ'ব আৰু এইদৰে দেশসমূহৰ কুচকাৱাজ অনুষ্ঠিত হ'ব। আছামিছ দলঙৰ ওচৰত আৰম্ভ হৈ এই কুচকাৱাজ আইফেল টাৱাৰৰ ওচৰত অন্ত পৰিব। ইয়াৰ পাছতে অলিম্পিক শিক্ষা পৰ্যয়ন কৰা হ'ব আৰু তাৰ লগে লগে অলিম্পিক ক্ৰীড়া সমাৰোহৰ আনুষ্ঠানিক উদ্বোধন হ'ব। বিদ্যমান তাৰকা পি ভি সিন্ধু আৰু টেবুল টেনিছ তাৰকা শৰত কমলে ভাৰতীয় দলৰ পতাকা বহন কৰিব। কুচকাৱাজৰ সময়ত ভাৰতীয় দলৰ সদস্যসকলে দেশৰ পতাকাৰ আৰ্হিত পৰম্পৰাগত সাজ পোছাক পৰিধান কৰিব। পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনৰ এদিন পূৰ্বে কালি আইচেল ভাৰতৰ মহিলা দলটোৰ চতুৰ্থ আৰু পুৰুষ দলটোৱে তৃতীয় স্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত ভাৰতীয় মহিলা দলটো ফ্ৰান্স আৰু নেডাৰলেণ্ডছৰ মাজত হবলগীয়া প্ৰতিদ্বন্দ্বিতাৰ বিজয়ী দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমৰ বক্সাৰ ৰাজলীনা বৰগোহাঁয়ে আজি বিয়লি প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। আজি চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সাংস্কৃতিক শিতানত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে। দেশৰ কৃষি ৰপ্তানি আৰু আমদানি সামৰ্থ্য শক্তিশালী তোলাৰ উদ্দেশ্যে জৱাহৰলাল নেহৰু বন্দৰ প্ৰথমখন সংহত কৃষি ৰপ্তানি সুবিধা প্ৰদান কৰা হ'ব। কাৰ্গিল বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু এই চলিত 2024 আৰু চেইন নদীৰ পাৰৰ নতুন অনুষ্ঠানৰ জৰিয়তে শুভাৰম্ভ হ'ব। ইয়াৰ বাতৰি ইমানতে অন্ত পৰিল।